নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ। বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ পাঁচজনীয়া সজাতি দলৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ। 2026 বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ কোনো পৰিকল্পনা নাই বুলি বিদ্যালয় শিক্ষা পৰিষদৰ স্পষ্টীকৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ। আৰু এজবেষ্টন টেষ্টত ভাৰতৰ শক্তিশালী স্থিতিত সামগ্ৰিকভাৱে 403 ৰাণৰ অগ্ৰগতি। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2020 চনত সম্পাদিত বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি হিচাপে অভিহিত কৰিছে। বাক্সা জিলাৰ আৱৰ্ত ভৱনত আজি জিলাখনত চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বিগত 5 বছৰত BTRত শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে। চৰকাৰে এতিয়া BTRক ৰাজ্যৰ সবাতোকৈ উন্নত অঞ্চললৈ ৰূপান্তৰিত কৰাত গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ মন্তব্য কৰে।
BTR চুক্তিয়ে ভাৰতৰ ভিতৰত এখন চুক্তি য'ত নেকি আটাইতকৈ বেছি ৰূপায়ণ হ'ল। BTRৰ বাউণ্ডৰী গৈ গহপুৰ পালেগৈ, কোনেওতো কল্পনাই কৰিব পৰা নাছিল। গতিকে BTRৰ চুক্তিখন সফল কাৰণে আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই, আপোনালোকেই বড়ো। গতিকে এই পৰিৱেশটো ক'ত আছে যদি ধৰি লয় যে আপোনালোক সকলো জাতি জনজাতি, গতিকে সেইটোৱে ডাঙৰ সফলতা হয়নে?
মুখ্যমন্ত্ৰীয়ে মুছলপুৰৰ বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত BTR প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই আঁচনিসমূহৰ অধিক সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত বাক্সা আৰু মানস বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ সংখ্যা 79,000লৈ বৃদ্ধি কৰাৰ উপৰি সমষ্টি দুটাত নতুনকৈ 4,000 লোকক ৰেচন কাৰ্ড প্ৰদানৰ বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই জিলাখনৰ ফাতেমাবাদ আৰু দুমুনি চাহ বাগিচাত কৰ্মৰত 3,700 শ্ৰমিকৰ বাবে আঁচনি ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড থকা শ্ৰমিকৰ সংখ্যা তথা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়াকে ধৰি বিভিন্ন দিশৰ অগ্ৰগতিৰ খতিয়ান লয়। জিলাখনত বৰ্তমান 1,29,860 ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা ব্যক্তি আছে। মানস আৰু বাক্সা সমষ্টিত নতুনকৈ 4,000 লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। চৰকাৰৰ এই কল্যাণমূলক পদক্ষেপৰ জৰিয়তে জিলাখনৰ 1,80,000 পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। আজিৰ সভাত বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সেউজ অসম গঢ়াৰ অংশ হিচাপে বাক্সা জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। তেওঁ আৱৰ্ত ভৱনত জিলাখনৰ কেইবাটাও দল সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে। ডক্টৰ শৰ্মাই আজি জালাহ লক্ষ্মী মন্দিৰ প্ৰাংগণত BJPৰ কৰ্মী সন্মিলনত ভাগ লয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আজি কংগ্ৰেছৰ পাঁচজনীয়া এটা সজাতি দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ সন্দৰ্ভত দলটোৱে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত তেওঁ কয় যে সোণাপুৰৰ কচুতলীৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ উচ্ছেদ কাৰ্য চলি আছে সেয়া কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট নীতি নিৰ্দেশনা আছে বুলি উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয় যে এই নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱমাননা কৰি উচ্ছেদ চলাই থকা হৈছে। এই সমগ্ৰ বিষয়টোত ৰাজ্যপালৰ হস্তক্ষেপৰ দাবী কৰে সজাতি দলটোৱে। দেৱব্ৰত শইকীয়াই লগতে কয় যে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে উচ্ছেদ কৰিলে কাৰো একো আপত্তি কৰাৰ থল নাথাকে। উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতহে প্ৰশাসনে উচ্ছেদ চলাব পাৰে, কিন্তু BJP চৰকাৰৰ নেতৃত্বত প্ৰশাসনে এনে নীতি নিয়ম মানি নচলাকৈ উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026 বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা অহা প্ৰশ্নলৈ চাই পৰিষদৰ সচিবে আজি এখন অধিসূচনাযোগে এই কথা স্পষ্ট কৰি দিয়ে। অৱশ্যে পৰিষদে ছাত্ৰ ছাত্ৰীৰ দক্ষতা ভিত্তিক শিক্ষণ আৰু মূল্যায়নৰ সন্দৰ্ভত প্ৰচেষ্টা অব্যাহত থাকিব বুলি ঘোষণা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত BBCৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰীগগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।
অসমৰ এখন সৰু মফচলীয় চহৰৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰতিষ্ঠিত হোৱা এজন তীক্ষ্ণধী সাংবাদিক শচীন গগৈ, তেওঁক আপোনালোকে লগ পাব নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। শচীন গগৈৰ সৈতে ৰাজীৱ লোচন বৰঠাকুৰৰ অন্তৰংগ আলাপ।
আমি নিউট্ৰেলিটি মেইনটেইন কৰা মানে হ'ব কোনোবা এজনে যদি ভুল কাম এটা কৰি আছে আন কোনোবা এজনৰ বিপক্ষে, আমি যদি সেই পৰিস্থিতিটোত নিৰপেক্ষ হওঁ তেতিয়াহ'লেতো ইনডাইৰেক্টলি যিজনে ভুল কাম কৰি আছে আমি তেওঁকে
ছাপোৰ্ট কৰা হ'ব
নহয় জানো। গতিকে হয়তো সম্পূৰ্ণৰূপে নিৰপেক্ষতা নিউট্ৰেলিটি কিজানি হয়তো সংবাদ মাধ্যমে কেতিয়াও অৱলম্বন কৰিব নোৱাৰে।
নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত।
পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ 4 লোকে প্ৰাণ হেৰুৱাইছে আৰু 4 লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় 20,000 ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটাচাৰি আদিত ফগিং কৰাৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত 16 কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ 2 লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাট সংবাদদাতাই জনাইছে। বৰ্তমান এটি 2 শিশুসহ চিকিৎসালয়খনত কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটি শিশুৰ মৃত্যু হৈছে। জিলাখনত এই পৰ্যন্ত 6 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ 11 গাঁৱত জাপানীজ এনকেফেলাইটিছৰ লগতে ডেংগি আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে 12,000 অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। শিৱসাগৰ জিলাত যোৱা এপ্ৰিলৰ পৰা বৰ্তমানলৈকে শিশুসহ 10 লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 7 ৰোগীক আৰোগ্য হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে। বাকী 3 ভিতৰত এটি শিশুসহ 2 লোক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু 1 শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে 6 মাইল ডাউন টাউন ৰুক্মিণী গাঁৱৰ যানজট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। 2024 অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰুক্মিণী গাঁৱৰ ডাউন টাউন আৰু ছুপাৰ মাৰ্কেটৰ উৰণ সেতু দুখন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে নামকৰণ কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
গুৱাহাটীত ফ্লাইঅভাৰ, যিখন ডাউন টাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে, সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম। যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউন টাউনত, এই 2 ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ। ভগদত্ত প্ৰথম, ভগদত্ত দ্বিতীয়, মানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ। নৰকাসুৰৰ সন্তান ভগদত্ত গুৱাহাটীৰ ৰজা আছিল, কামৰূপৰ ৰজা আছিল, আৰু আমাৰ কলিতা জনগোষ্ঠীৰ ফালৰ পৰা বহুদিন ভগদত্তৰ নামত এটা ভাল কিবা এটা কৰিব লাগে বুলি দাবী আছিল। সেইবাবে আমি পুৰণা ফ্লাইঅভাৰ ছুপাৰ মাৰ্কেটৰ, নতুন ফ্লাইঅভাৰ ডাউন টাউনৰ 2 ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে দিম।
বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেশৰ এটা প্ৰতিনিধি দলৰ নেতৃত্ব লৈ আজি নিশা মালয়েছিয়ালৈ ৰাওনা হ'ব। সন্মিলনত 3 ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব। প্ৰতিনিধি দলটোৱে সন্মিলনৰ আবাহতে বহুকেইখন দেশৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পূৰ্বে কাইলৈ পুৱা কম্বোডিয়াত দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনে আজি মানকাছৰ কাকৰিপাৰা এলেকাত অভিযান চলাই বিভিন্ন দোকানত নিয়োজিত 8 শিশুক উদ্ধাৰ কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়া নেতৃত্বত আৰক্ষী আৰু সমাজ কল্যাণ বিভাগে শিশু শ্ৰমিককেইটিক উদ্ধাৰ কৰি হাতশিঙি মাৰি শিশুক গৃহত গতাই দিয়ে। শিশু শ্ৰমিককেইটি নিয়োজিত দোকানৰ স্বত্বাধিকাৰীসকলক 20,000 জৰিমনা বিহা হৈছে। জৰিমনাৰ জৰিয়তে লাভ কৰা ধনখিনি উদ্ধাৰ হোৱা শিশুৰ নামত বেংকত জমা কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ডিফু আৱৰ্ত ভৱনত অঞ্চলটোৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে। বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰি শ্ৰীগগৈয়ে কংগ্ৰেছৰ শাসনকালত ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে বিজেপি চৰকাৰে সকলোবোৰ ক্ষমতা নিজৰ হাতত ৰাখিছে বুলি অভিযোগ কৰে। দলীয় আন্তঃগাঁথনি উন্নয়নৰ বুজ লোৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি ডিফুত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্তই এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাবত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সভাত মাধুৰ্য শইকীয়া নামৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকীক আক্ৰমণৰ ঘটনাত জড়িত দুৰ্বৃত্তক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ধেমাজিৰ চিমেন চি চি টাঙত টঙানি উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ পঞ্চায়তৰ সভাপতি নিৰ্বাচন সম্পৰ্কীয় বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকগৰাকী সেই স্থানত উপস্থিত হোৱাৰ সময়ত 25-30 জনীয়া দুৰ্বৃত্তৰ দলে লাঠি জোং লৈ তেওঁক আক্ৰমণ কৰে। সাংবাদিকগৰাকী অৱশ্যে এই আক্ৰমণৰ পৰা প্ৰাণ লৈ পলাবলৈ সমৰ্থ হয়। ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ধেমাজি জিলা ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, লাচিত সেনাকে ধৰি প্ৰায়বোৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলা আয়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত 200ৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত বাৰ্তা প্ৰচাৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ সজাগতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীবৰাই এখন সুস্থ আৰু মাদক দ্ৰব্যবিহীন সমাজ গঢ়ি তোলাৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাত আলোকপাত কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰী মানকাছৰ সংযোগী 22 কিলোমিটাৰ পথ পুনৰ নিৰ্মাণৰ লগতে এই পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। সদৌ অসম ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সপত্নীক নৱগ্ৰহ মন্দিৰ দৰ্শন কৰে আৰু ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। ভ্ৰমণকালত শ্ৰী আচাৰ্যই ভাৰতীয় পৰম্পৰাত নৱগ্ৰহৰ আধ্যাত্মিক আৰু দাৰ্শনিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী আৰক্ষী থানাৰ সভাকক্ষত আজি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ সঞ্চালনাত আয়োজিত এই সভাত বাল্যবিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ বিষয়ত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত খেৰণী অঞ্চলৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফিৰ বাবে অনুষ্ঠিত টেষ্ট মেচখনৰ আজি চতুৰ্থ দিনা আলহী দল ভাৰতে কালি এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 64 ৰাণৰ পৰা খেল আৰম্ভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 3টা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত 223 ৰাণ সংগ্ৰহ কৰিছে। ভাৰত সামগ্ৰিকভাৱে ইংলেণ্ডতকৈ 403 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। খেলৰ তৃতীয় দিনা কালি ইংলেণ্ডে 407 ৰাণত প্ৰথম ইনিংছ সামৰে। উল্লেখযোগ্য যে ভাৰতে প্ৰথম ইনিংছত 588 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বড়ো শান্তি চুক্তিক ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ 5জনীয়া সজাতি দলৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সাক্ষাৎ। 2026 বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ কোনো পৰিকল্পনা নাই বুলি বিদ্যালয় শিক্ষা পৰিষদৰ স্পষ্টীকৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ। আৰু এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত সামগ্ৰিকভাৱে 422 ৰাণৰ অগ্ৰগতি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 7:10 শুনিবলৈ পাব।